एआ आकाशवाणी। বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জাভিয়াৰ মাইলিৰ আমন্ত্ৰণ মৰ্মে গুৰুত্বপূৰ্ণ ভ্ৰমণসূচীৰে আজি আৰ্জেণ্টিনাত উপস্থিত হ'ব। ত্ৰিনিদাদ আৰু টবেগত থকা ভাৰতীয় মূলৰ লোকসকল এতিয়াৰে পৰা OCI কাৰ্ড লাভ কৰিবলৈ সমৰ্থ হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে টেলিভিছন ৰেটিং সংস্থাৰ বাবে নীতি নিৰ্দেশনা সংশোধনৰ প্ৰস্তাৱ আগবঢ়াইছে। এছবেষ্টনত আজি ভাৰত আৰু ইংলেণ্ডৰ মাজত চলিত টেষ্ট শৃংখলাৰ দ্বিতীয় টেষ্টৰ তৃতীয় দিনা ইংলেণ্ডে প্ৰথম ইনিংছত 3 উইকেটত সংগ্ৰহ কৰা 77 ৰাণৰ পৰা খেল আৰম্ভ কৰিব আৰু কেনিংটন অভিলত হ'বলগীয়া মহিলা ক্ৰিকেটত আজি সন্ধিয়া ভাৰতে 5খনীয়া T20 শৃংখলাৰ তৃতীয়খন খেলত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জাভিয়াৰ মাইলিৰ আমন্ত্ৰণ মৰ্মে গুৰুত্বপূৰ্ণ ভ্ৰমণসূচীৰে আজি আৰ্জেণ্টিনাত উপস্থিত হ'ব। এয়া হ'ব বিগত 57 বছৰত প্ৰধানমন্ত্ৰীৰ আৰ্জেণ্টিনা ভ্ৰমণ। আৰ্জেণ্টিনাত দুয়োখন দেশৰ নেতাই দ্বিপাক্ষিক সহযোগিতা আৰু কৌশলগত অংশীদাৰিত্ব সন্দৰ্ভত আলোচনাত মিলিত হ'ব। প্ৰতিৰক্ষা, কৃষি, খনিজ, তেল আৰু প্ৰাকৃতিক গেছ, পুনৰ নবীকৰণযোগ্য শক্তি, বাণিজ্য, বিনিয়োগ আৰু দুই দেশৰ জনসাধাৰণৰ মাজত সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্কৰ বিষয়েও দুয়োগৰাকী নেতাই আলোচনাত আলোকপাত কৰিব। প্ৰধানমন্ত্ৰীৰ আৰ্জেণ্টিনা ভ্ৰমণৰ কিছু সময় পূৰ্বে ভাৰতত থকা আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰদূত মাৰিয়ানো কৌচিনোৱে আকাশবাণীৰ সংবাদদাতাৰ সৈতে হোৱা কথা বতৰাত ভাৰত আৰু আৰ্জেণ্টিনাৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক সন্দৰ্ভত বহু দিশ আলোকপাত কৰে। এই বাৰ্তালাপত ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে ভাৰত অতি শীঘ্ৰে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দিশে অগ্ৰসৰ হৈছে। সুদীৰ্ঘ সময়ৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ এই দ্বিপাক্ষিক ভ্ৰমণে বহু সুযোগ সুবিধাৰ সৃষ্টি কৰিব বুলিও ৰাষ্ট্ৰদূতগৰাকীয়ে আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিনিদাদ আৰু টবেগত ভাৰতীয় সম্প্ৰদায়ৰ যাত্ৰাক সাহসিক যাত্ৰা বুলি অভিহিত কৰিছে। ত্ৰিনিদাদ আৰু টবেগত আজি পুৱা অনুষ্ঠিত ভাৰতীয় সম্প্ৰদায়ৰ এটা অনুষ্ঠানত ভাষণ দি শ্ৰীমোদীয়ে কয় যে তেওঁলোকৰ পূৰ্বপুৰুষসকল বহু কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছিল আৰু তেওঁলোকে এই প্ৰত্যাহ্বান নেওচি সফল হৈছে। এই যাত্ৰাত ৰামায়ণৰ বাণীসমূহ তেওঁলোকে সাৰোগত কৰি চলিছিল। শ্ৰীমোদীয়ে কয় যে তেওঁলোক কেৱল প্ৰৱজনকাৰীয়ে নাছিল, বৰং অনাদিকালৰে পৰা প্ৰবাহিত সভ্যতাৰ ধাৰাৰ বাৰ্তাবাহকো আছিল। এই অনুষ্ঠানতে শ্ৰীমোদীয়ে ত্ৰিনিদাদ আৰু টবেগত থকা ভাৰতীয় মূলৰ লোকসকল এতিয়াৰে পৰা OCI কাৰ্ড লাভ কৰিবলৈ সমৰ্থ হ'ব বুলি ঘোষণা কৰে। ইয়াৰ জৰিয়তে এইসকল লোকে ভাৰতত কোনোধৰণৰ বাধ্যবাধকতা অবিহনে বসবাস কৰাৰ লগতে কাম কৰাৰ স্বাধীনতাও লাভ কৰিব। তেওঁ তাত থকা ভাৰতীয় মূলৰ লোকসকলক তেওঁলোকৰ পূৰ্বপুৰুষৰ ভূমি ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছে, যাতে তেওঁলোকে ভাৰতৰ লগত সম্পৰ্কিত হৈ থাকিব পাৰে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে সাংস্কৃতিক ক্ষেত্ৰলৈ ভাৰতীয় সম্প্ৰদায়ৰ অৱদানক প্ৰশংসা কৰে। তেওঁ কয় যে ভাৰতীয় সম্প্ৰদায়ৰ সন্মানাৰ্থে ৰাম মন্দিৰৰ এটি প্ৰতিকৃতি আৰু অযোধ্যাৰ সৰজু নদীৰ পবিত্ৰ পানী তেওঁ এই ভ্ৰমণৰ সময়ত লৈ আহিছে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে ত্ৰিনিদাদ আৰু টবেগত ভাৰতীয় সংস্কৃতি জীয়াই ৰখাৰ বাবে ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক প্ৰশংসা কৰিছে। শ্ৰীমোদীয়ে কয় যে তেওঁলোকে গংগা আৰু যমুনা এৰি থৈ আহিলেও ৰামায়ণৰ বাণীসমূহ হৃদয়ত কঢ়িয়াই ফুৰিছে। উল্লেখযোগ্য যে পাঁচদেশীয় ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত শ্ৰীমোদীয়ে যোৱা নিশা ত্ৰিনিদাদ আৰু টবেগত উপস্থিত হয়। শ্ৰীমোদীক পৰ্ট অৱ স্পেইন বিমানবন্দৰত দেশখনৰ প্ৰধানমন্ত্ৰী কমলা প্ৰসাদ বিশেষৰ আৰু তেওঁ মন্ত্ৰীসভাৰ সদস্য তথা আন ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে আদৰণি জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যমযোগে কয় যে ভাৰতৰ পৰা ভালেসংখ্যক লোক কেইবাবছৰ আগতে ত্ৰিনিদাদ আৰু টবেগলৈ আহিছিল। সময়ৰ সোঁতত তেওঁলোকে বিভিন্ন ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে আৰু দেশখনৰ উন্নয়নৰ যাত্ৰাত বৰঙণি আগবঢ়াইছে। শ্ৰীমোদীয়ে পৰ্ট অৱ স্পেইনত তেওঁক জনোৱা আদৰণিৰ বাবে দেশখনত বাস কৰা প্ৰৱাসী ভাৰতীয়সকলক কৃতজ্ঞতা জ্ঞাপন কৰে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে টেলিভিছন ৰেটিং সংস্থাৰ বাবে 2014 জাৰি কৰা নীতি নিৰ্দেশনাৰ সংশোধনৰ প্ৰস্তাৱ আগবঢ়াইছে। প্ৰস্তাৱিত খচৰাত সংবাদ প্ৰতিষ্ঠানসমূহৰ বাবে আৰোপিত কেতবোৰ নিষেধাজ্ঞা আঁতৰোৱাৰ পোষকতা কৰা হৈছে। বৰ্তমান ব্ৰডকাষ্ট অডিয়েন্স ৰিচাৰ্চ কাউন্সিল বা বাৰ্ক হৈছে টিভি ৰেটিং প্ৰদান কৰা একমাত্ৰ সংস্থা, কিন্তু প্ৰস্তাৱিত সংশোধনীৰ জৰিয়তে সংবাদ প্ৰতিষ্ঠানসমূহৰ মাজত সুস্থ প্ৰতিযোগিতা আৰু শুদ্ধ তথা নিৰ্ভৰযোগ্য তথ্যৰ বাবে একাধিক সংস্থাক ৰেটিং প্ৰদান কৰিবলৈ অনুমতি প্ৰদান কৰা হ'ব। TRP ব্যৱস্থাৰ জৰিয়তে দেশৰ দৰ্শকসকলৰ বিবিধতা আৰু সংবাদ মাধ্যমৰ ব্যৱহাৰৰ অভ্যাস প্ৰতিফলিত কৰাই প্ৰস্তাৱিত সংশোধনীৰ লক্ষ্য। মন্ত্ৰালয়ে খচৰা জাৰি কৰাৰ 30 দিনৰ ভিতৰত অংশীদাৰ আৰু সাধাৰণ জনতাৰ পৰা পৰামৰ্শৰ বাবে আহ্বান জনাইছে। বৰ্তমান ভাৰতত প্ৰায় 23 কোটি পৰিয়ালে টেলিভিছন চায়, কিন্তু দৰ্শকৰ তথ্য সংগ্ৰহৰ বাবে মাত্ৰ 58,000 পৰিয়ালৰহে তথ্য ব্যৱহাৰ কৰা হয়। অৰ্থাৎ বৰ্তমানৰ ব্যৱস্থাই টেলিভিছন চোৱা পৰিয়ালসমূহৰ মাত্ৰ 0.025% প্ৰতিনিধিত্ব কৰে। তদুপৰি বৰ্তমানৰ দৰ্শকৰ সংখ্যা নিৰ্ধাৰণ কৰা প্ৰযুক্তিৰ জৰিয়তে স্মাৰ্ট টিভি, ষ্ট্ৰিমিং ডিভাইচ আৰু মোবাইল এপ্লিকেশ্যনৰ দৰে নতুন মাধ্যমত টেলিভিছন চোৱা দৰ্শকৰ তথ্য সংগ্ৰহ কৰিব নোৱাৰে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ঝাৰখণ্ডৰ প্ৰাক্তন মন্ত্ৰী যোগেন্দ্ৰ চাও আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে অবৈধভাৱে ধন সৰবৰাহৰ তদন্তৰ সন্দৰ্ভত বিধি বলবৎকাৰী সঞ্চালকালয়ে আজি হাজাৰিবাগ আৰু ৰাঁচীৰ 8টা স্থানত অভিযান চলায়। ধন সৰবৰাহ প্ৰতিৰোধ আইনৰ অধীনত এই অভিযান চলোৱা হয়। সমবায় মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী কিষাণ পাল গুৰজাৰে কালি নতুন দিল্লীৰ বিশ্ব বাণিজ্য কেন্দ্ৰত ভাৰত জৈৱমেলা 2025ৰ উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ দি গুৰজাৰে কয় যে ভাৰত জৈৱমেলাই সমবায় আৰ্হিয়ে ক্ষুদ্ৰ কৃষকসকলক কেনেদৰে সবল কৰি তুলিব পাৰে আৰু জনসাধাৰণৰ মাজত কিদৰে নিৰাপদ আৰু জৈৱিক খাদ্য উপলব্ধ কৰিব পাৰি তাৰ উদাহৰণ দাঙি ধৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সহযোগিতাৰ জৰিয়তে সমৃদ্ধিৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰিবলৈ চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সকলোকে একত্ৰিত হৈ পৰিৱেশ, মাটি আৰু ভৱিষ্যৎ প্ৰজন্মৰ সুবিধাৰ্থে জৈৱিক কৃষি পদ্ধতিক এটা আন্দোলন হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে ভাৰত জৈৱমেলা হৈছে তৃণমূল পৰ্যায়ৰ উৎপাদক গোটসমূহক বজাৰৰ সৈতে সংযোগ কৰাৰ স্থাপন, গ্ৰাহকৰ মাজত সজাগতা বৃদ্ধিত সহায় কৰাৰ লগতে দেশৰ ক্ৰমবৰ্ধমান সমবায় পৰিৱেশতন্ত্ৰৰ শক্তিক উদযাপন কৰাৰ এখন মঞ্চ। মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে আজি ঝাৰখণ্ডৰ ৰাঁচীৰ সাবিত্ৰীবাই ফুলে ৰাষ্ট্ৰীয় মহিলা আৰু শিশু বিকাশ প্ৰতিষ্ঠানৰ নতুন আঞ্চলিক কেন্দ্ৰ মুকলি কৰিব। এই নতুন কেন্দ্ৰটো সামৰ্থ্য বৃদ্ধিৰ প্ৰচেষ্টাৰ বিকেন্দ্ৰীকৰণ আৰু দেশৰ পূব প্ৰান্তত সেৱা প্ৰদান ব্যৱস্থাৰ উন্নয়নৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ পদক্ষেপৰূপে পৰিগণিত হ'ব। কেন্দ্ৰটোৱে বিশেষকৈ ঝাৰখণ্ড, বিহাৰ, উৰিষ্যা আৰু পশ্চিমবংগত গুৰুত্ব আৰোপেৰে মিছন শক্তি, মিছন বাৎসল্য, মিছন সক্ষম, অংগনবাড়ী আৰু পোষণ অভিযানৰ দ্বিতীয় সংস্কৰণৰ দৰে ভালেমান উদ্যমৰ প্ৰশিক্ষণ আৰু গৱেষণাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব। স্থানীয় প্ৰয়োজনীয়তা পূৰণৰ বাবে তৃণমূল পৰ্যায়ত কেন্দ্ৰীয় আঁচনিসমূহৰ ৰূপায়ণ প্ৰক্ৰিয়া সুদৃঢ় কৰাৰ ক্ষেত্ৰত কেন্দ্ৰটোৱে বিশেষ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। ভাৰত আৰু ইংলেণ্ডৰ মাজত এজবেষ্টনত অনুষ্ঠিত দ্বিতীয় টেষ্টৰ দ্বিতীয় দিনটোত ভাৰত শক্তিশালী স্থিতিত আছে। কালিৰ খেলৰ সামৰণিত ইংলেণ্ডে ভাৰতৰ প্ৰথম ইনিংছৰ 587 ৰাণৰ প্ৰত্যুত্তৰত 3 উইকেটৰ বিনিময়ত 77 ৰাণ সংগ্ৰহ কৰে। ঘৰুৱা দলটো ফ'ল' অনৰ পৰা হাত সাৰিবলৈ এতিয়াও আৰু 309 ৰাণৰ প্ৰয়োজন আছে। ভাৰতে কালি অধিনায়ক শুভমন গিলৰ 200 ৰাণৰ সহায়ত প্ৰথম ইনিংছত 587 ৰাণৰ বিশাল স্কোৰ কৰিবলৈ সমৰ্থ হয়। গিলে 269 ৰাণ কৰি অধিনায়ক হিচাপে টেষ্ট ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্ৰহৰ অভিলেখ স্থাপন কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে আকাশদ্বীপৰ নিখুঁত বলিঙৰ বাবে বিপৰ্যয়ৰ সন্মুখীন হয়। আকাশদ্বীপে বেন ডাকেট আৰু অলিপপক 0 ৰাণতে পেভিলিয়নলৈ ঘূৰাই পঠিয়ায়। ক্ৰাউলিৰ উইকেট মহম্মদ চিৰাজে লাভ কৰে। দিনান্তত জৰুতে 18 ৰাণ কৰি আৰু হেৰি ব্ৰুকে 30 ৰাণ কৰি বেট ধৰি আছে। আজি তৃতীয় দিনাৰ খেল ভাৰতীয় সময় অনুসৰি বিয়লি 3:30 পৰা আৰম্ভ হ'ব। মহিলা ক্ৰিকেটত আজি সন্ধিয়া ভাৰতে কেংগিংটন অভেলত হ'বলগীয়া 5খনীয়া T20 শৃংখলাৰ তৃতীয়খন খেলত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আজিৰ খেলখনত ভাৰতে বিজয়ী হৈ শৃংখলা হস্তগত কৰাৰ চেষ্টা কৰিব। ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে শৃংখলাৰ প্ৰথম 2খন খেলতেই জয়লাভ কৰিছিল। আজিৰ খেলখন ভাৰতীয় সময় অনুসৰি নিশা 11:05 পৰা আৰম্ভ হ'ব। কানাডা অপেন ছুপাৰ 300 বেডমিণ্টন প্ৰতিযোগিতাত কালি ভাৰতৰ কিদাম্বি শ্ৰীকান্তে চীনা টাইপেৰ ৱাং পো ৱেক পৰাস্ত কৰি পুৰুষৰ ছিংগলছত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। শ্ৰীকান্তে কাইলৈ বিশ্বৰ 1 নম্বৰ খেলুৱৈ টাইৱানৰ চি টিয়েং চেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মহিলাৰ ছিংগলছত ভাৰতৰ শ্ৰেয়ানচি ৱালিছেট্টিয়ে আজি সন্ধিয়া ডেনমাৰ্কৰ এমালে স্কুলজৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জাভিয়াৰ মাইলিৰ আমন্ত্ৰণ মৰ্মে গুৰুত্বপূৰ্ণ ভ্ৰমণসূচীৰে আজি আৰ্জেণ্টিনাত উপস্থিত হ'ব। ত্ৰিনিদাদ আৰু টবেগত থকা ভাৰতীয় মূলৰ লোকসকল এতিয়াৰে পৰা OCI কাৰ্ড লাভ কৰিবলৈ সমৰ্থ হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে টেলিভিছন নৈতিক সংস্থাৰ বাবে নীতি নিৰ্দেশনা সংশোধনৰ প্ৰস্তাৱ আগবঢ়াইছে। এজবেষ্টনত আজি ভাৰত আৰু ইংলেণ্ডৰ মাজত চলিত টেষ্ট শৃংখলাৰ দ্বিতীয় টেষ্টৰ তৃতীয় দিনা ইংলেণ্ডে প্ৰথম ইনিংছত 3 উইকেটত সংগ্ৰহ কৰা 770 ৰাণৰ পৰা খেল আৰম্ভ কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।